Iya, Kak Bani. বাতৰি সৈতে ষ্টুডিঅ'ত মই বৰষা শৰ্মা। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে ভাৰত শীঘ্ৰেই বিশ্বৰ তৃতীয় বৃহৎ অৰ্থনৈতিক দেশ হিচাপে পৰিগণিত হোৱাৰ দিশে অগ্ৰসৰ হৈছে বুলি মন্তব্য কৰে। অপাৰেচন সিন্দুৰৰ সময়ছোৱাত ডি আৰ ডি অ'ৰ অস্ত্ৰ শস্ত্ৰ নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰাৰ লগতে ৰাষ্ট্ৰীয় স্বাৰ্থৰ প্ৰতি সংস্থাটোৰ দায়বদ্ধতাক চিহ্নিত কৰা বুলি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে মন্তব্য কৰে। প্ৰচাৰ ভাৰতীৰ মুখ্য কাৰ্যবাহী বিষয়া গৌৰৱ দ্বিবেদীয়ে আজি নতুন দিল্লীত আকাশবাণীৰ ভৱনত বন্দে মাতৰম ৰাষ্ট্ৰীয় গীতটিৰ দুটা সংস্কৰণ উন্মোচন কৰে। ভাৰতীয় ৰেলৰ নৱতম সংযোজন বন্দে ভাৰত শ্লিপাৰ ৰেল সেৱা অসমতো প্ৰৱৰ্তনৰ সিদ্ধান্ত লোৱা হৈছে আৰু গৰ্ভৱতী মহিলা আৰু দুগ্ধপান কৰোৱা মাতৃসকলৰ বাবে চৰকাৰৰ অভিলাষী আঁচনিৰ প্ৰধানমন্ত্ৰী মাতৃ বন্দনা যোজনাই আজি ন বছৰ সম্পূৰ্ণ কৰিলে। এতিয়া শুনক বিতং বাতৰি। ভাৰত শীঘ্ৰেই বিশ্বৰ তৃতীয় বৃহৎ অৰ্থনৈতিক দেশ হিচাপে পৰিগণিত হোৱাৰ দিশে অগ্ৰসৰ হৈছে আৰু ভাৰতৰ অৰ্থনৈতিক বৃদ্ধি ত্বৰান্বিত কৰাত কৃত্ৰিম বুদ্ধিমত্তাই বিশেষ ভূমিকা গ্ৰহণ কৰিছে। নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত অনুষ্ঠিত স্কিলিং ফৰ এ আই ৰেডিনেছ শীৰ্ষক এটা বিশেষ অনুষ্ঠানত আজি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে এইদৰে মন্তব্য কৰে। ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে কৃত্ৰিম বুদ্ধিমত্তা কেৱল এটা প্ৰযুক্তি নহয়, বৰং ই ভাৰতক ইতিবাচক দিশলৈ পৰিৱৰ্তন কৰা এটা সুযোগ। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে লগতে কয় যে সমাগত দশকত দেশৰ জিডিপি, নিয়োগ আৰু সামগ্ৰিক উৎপাদনশীলতাত কৃত্ৰিম বুদ্ধিমত্তাই বিশেষ ভূমিকা গ্ৰহণ কৰিব। তেওঁ লগতে ডাটা বিজ্ঞান, কৃত্ৰিম বুদ্ধিমত্তা, অভিযান্ত্ৰিকীকৰণ, তথ্য বিশ্লেষণৰ দৰে দক্ষতাই দেশৰ কৃত্ৰিম বুদ্ধিমত্তা টেলেণ্ট টুল গঢ়ি তোলাৰ ক্ষেত্ৰত উল্লেখনীয় ভূমিকা পালন কৰিব বুলি উল্লেখ কৰে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে কয় যে ভাৰতৰ দৰে এখন যুৱ শক্তিৰে ভৰপূৰ দেশত কৃত্ৰিম বুদ্ধিমত্তা কেৱল মাত্ৰ প্ৰযুক্তি নহয়, বৰং ই দেশক ইতিবাচক পৰিৱৰ্তনৰ দিশলৈ লৈ যোৱাৰ সোণালী সুযোগ। তেওঁ লগতে কয় যে বৰ্তমান কৃত্ৰিম বুদ্ধিমত্তাৰ দ্ৰুত বিকাশ হৈছে আৰু এই প্ৰযুক্তি শিকি লোৱাটো সকলোৰে বাবে প্ৰয়োজনীয় হৈ উঠিছে। ৰাষ্ট্ৰপতিগৰাকীয়ে লগতে উল্লেখ কৰে যে কেন্দ্ৰীয় চৰকাৰে বিভিন্ন প্ৰতিষ্ঠান, ঔদ্যোগিক অংশীদাৰ আৰু শিক্ষানুষ্ঠানৰ সহযোগত কেৱল প্ৰযুক্তিৰ উদ্ভাৱনতেই গুৰুত্ব প্ৰদান কৰা নাই, বৰং এটা ভৱিষ্যতৰ আকাৰ দিয়াৰ ক্ষেত্ৰতো দায়বদ্ধতাৰে কাম কৰি আহিছে। এই অনুষ্ঠানত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান আৰু কেন্দ্ৰীয় দক্ষতা বিকাশ আৰু উদ্যমিতা তথা শিক্ষা ৰাজ্যমন্ত্ৰী জয়ন্ত চৌধুৰী উপস্থিত থাকে। অপাৰেচন সিন্দুৰৰ সময়ছোৱাত ডি আৰ ডি অ'ই উন্নীত কৰা অস্ত্ৰ শস্ত্ৰত নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰাৰ লগতে ৰাষ্ট্ৰীয় স্বাৰ্থৰ প্ৰতি সংস্থাটোৰ দায়বদ্ধতাক চিহ্নিত কৰিছে। নতুন দিল্লীত অৱস্থিত ডি আৰ ডি অ'ৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত সংস্থাটোৰ 68 সংখ্যক প্ৰতিষ্ঠা দিৱসত অংশগ্ৰহণ কৰি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আজি এই মন্তব্য কৰে। শ্ৰীসিঙে ডি আৰ ডি অ'ই ভাৰতৰ সশস্ত্ৰ বাহিনীক অত্যাধুনিক প্ৰযুক্তিৰে সজ্জিত কৰি দেশৰ থলুৱা সামৰ্থক শক্তিশালী কৰি তোলাৰ বাবে সংস্থাটোক প্ৰশংসা কৰে। প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে কয় যে ডি আৰ ডি অ'ৰ অস্ত্ৰ শস্ত্ৰসমূহে অপাৰেচন সিন্দুৰৰ সময়ত সুন্দৰভাৱে কাম কৰাৰ সেনাবাহিনীৰ লোকসকলৰ নৈতিক মনোবল বৃদ্ধি কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঘোষণা কৰা সুদৰ্শন চক্ৰ সৃষ্টিৰ সময়তো ডি আৰ ডি অ'য়ে মুখ্য ভূমিকা গ্ৰহণ কৰিব বুলি প্ৰতিৰক্ষা মন্ত্ৰী শ্ৰীসিঙে আস্থা প্ৰকাশ কৰে। এই পদক্ষেপৰ জৰিয়তে পৰৱৰ্তী দশকত আকাশমাৰ্গৰ প্ৰতিৰক্ষা ব্যৱস্থাৰ ক্ষেত্ৰত ডি আৰ ডি অ'ই মুখ্য দায়বদ্ধতাৰে নিজৰ দায়িত্ব পালন কৰাৰ নিশ্চয়তা প্ৰদান কৰিব। অপাৰেচন সিন্দুৰৰ সময়ছোৱাৰ সাক্ষী হোৱাৰ অভিজ্ঞতাৰে আধুনিক যুদ্ধযাত্ৰাত আকাশমাৰ্গৰ প্ৰতিৰক্ষাৰ গুৰুত্বত আলোকপাত কৰি শ্ৰীসিঙে কয় যে ডি আৰ ডি অ'ই আন্তৰিকতাৰে এই লক্ষ্যত উপনীত হোৱাৰ বাবে কাম কৰিব। পৰিৱৰ্তিত সময়ৰ লগত খাপ খুৱাই প্ৰযুক্তিগত পৰিস্থিতিতন্ত্ৰৰ অনুকূল হোৱাকৈ আধুনিক অস্ত্ৰপাতি নিৰ্মাণত ডি আৰ ডি অ'ই গুৰুত্ব আৰোপ কৰিবলৈ প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে আহ্বান জনায়। তেওঁ সংস্থাটোক উদ্ভাৱন আৰু ব্যক্তিগত খণ্ডৰ অংশগ্ৰহণৰ সুবিধা হোৱাকৈ অধিক ক্ষেত্ৰ চিনাক্ত কৰিবলৈ আহ্বান জনায়। এই অনুষ্ঠানত প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন বিভাগ ডি আৰ ডি অ'ৰ সচিব আৰু অধ্যক্ষ ডঃ সমীৰ ভি কামাটৰ সৈতে 2025 চনত সংস্থাটোৰ কৃতিত্ব আৰু চলি থকা কাম কাজসমূহৰ বিষয়ে আলোচনা কৰে। 2026 চনত সংস্থাটো উন্নীত কৰাৰ লক্ষ্যৰে লোৱা বিভিন্ন সংস্কাৰমূলক কাৰ্যৰো মন্ত্ৰীগৰাকীয়ে প্ৰশংসা কৰে। কেন্দ্ৰীয় প্ৰতিৰক্ষা ৰাজ্যমন্ত্ৰী সঞ্জয় ছেথৰ লগতে ডি আৰ ডি অ'ৰ সঞ্চালক প্ৰধান, কৰ্পৰেট সঞ্চালক, বিজ্ঞানী আৰ জ্যেষ্ঠ বিষয়াসকল এই অনুষ্ঠানত উপস্থিত থাকে। প্ৰচাৰ ভাৰতীৰ মুখ্য কাৰ্যবাহী বিষয়া গৌৰৱ দ্বিবেদীয়ে আজি নতুন দিল্লীত আকাশবাণীৰ ভৱনত বন্দে মাতৰম ৰাষ্ট্ৰীয় গীতটিৰ দুটা সংস্কৰণ উন্মোচন কৰে। উল্লেখযোগ্য যে বন্দে মাতৰমৰ 150 বছৰীয়া জয়ন্তীৰ স্মৃতিত এই সংস্কৰণসমূহ ডিজিটেলভাৱে মুকলি কৰা হৈছিল। এই সন্দৰ্ভত ভাষণ দি শ্ৰীদ্বিবেদীয়ে কয় যে বন্দে মাতৰম কেৱল স্বাধীনতা আন্দোলনৰ গীত নহয়, বৰঞ্চ জাতীয় ঐক্য আৰু অখণ্ডতাৰ স্থায়ী প্ৰতীক। তেওঁ লগতে উল্লেখ কৰে যে বিভিন্ন সংগীত শৈলীত উপস্থাপন কৰা এই গীতটোৰ বিভিন্ন সংস্কৰণে দেশৰ নাগৰিকৰ ওপৰত যথেষ্ট প্ৰভাৱ পেলাব আৰু জাতিটোৰ সাংস্কৃতিক বৈচিত্ৰ্যক শক্তিশালী কৰিব। আকাশবাণী সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত মুখ্য কাৰ্যবাহী বিষয়াগৰাকীয়ে কয় যে দেশবাসীয়ে বন্দে মাতৰমক কেৱল গীত হিচাপে নহয় শ্লোগান আৰু প্ৰণাম হিচাপেও গ্ৰহণ কৰিছে। উল্লেখযোগ্য যে বন্দে মাতৰমৰ দুয়োটা সংস্কৰণৰ সুৰকাৰ ওস্তাদ জোহৰ আলীয়ে গীতটোৰ এটা সংস্কৰণৰ কৰ্ণাটকী আৰু আনটো হিন্দুস্তানী শৈলীত প্ৰস্তুত কৰা হৈছে বুলি প্ৰকাশ কৰে। ভাৰতীয় ৰেলৰ নৱতম সংযোজন বন্দে ভাৰত শ্লিপাৰ ৰেল সেৱা অসমতো প্ৰৱৰ্তনৰ সিদ্ধান্ত লোৱা হৈছে। গুৱাহাটী আৰু কলকাতাৰ মাজত এই নতুন বন্দে ভাৰত শ্লিপাৰ সেৱা প্ৰৱৰ্তন কৰা হ'ব। ৰাজ্যখনৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি ক্ষন্তেক সময় আগতে তেওঁৰ ফেচবুক পেজযোগে এই কথা সদৰি কৰে। উল্লেখযোগ্য যে 2023 চনত প্ৰৱৰ্তন কৰা বন্দে ভাৰত ৰেল সেৱা এতিয়ালৈকে দিনৰ ভাগতহে চলাচল কৰিছিল। ৰেল মন্ত্ৰালয়ে ইতিমধ্যে নিশাৰ ভাগত চলাচল কৰিব পৰা বন্দে ভাৰত শ্লিপাৰ সেৱাৰ স্পীড ট্ৰায়েল সম্পন্ন কৰিছে আৰু এই ট্ৰায়েলত ৰেলগাড়ীখনে ঘণ্টাৰ সৰ্বোচ্চ 180 কিলোমিটাৰৰ গতিবেগ অতিক্ৰম কৰিছে। গুৱাহাটী আৰু কলকাতাৰ মাজত প্ৰস্তাৱিত এই বন্দে ভাৰত শ্লিপাৰ সেৱাৰ কাৰ্যসূচী এতিয়ালৈকে ঘোষণা কৰা হোৱা নাই যদিও মহানগৰ দুখনৰ মাজৰ প্ৰায় 1000 কিলোমিটাৰ দূৰত্ব এই ৰেলগাড়ীখনে প্ৰায় 8-9 ঘণ্টাৰ ভিতৰত সম্পূৰ্ণ কৰিব বুলি আশা প্ৰকাশ কৰা হৈছে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। গৰ্ভৱতী মহিলা আৰু দুগ্ধপান কৰা মাতৃসকলৰ বাবে চৰকাৰৰ অভিলাষী আঁচনি প্ৰধানমন্ত্ৰী মাতৃবন্দনা যোজনাই আজি 9 বছৰ সম্পূৰ্ণ কৰিলে। উল্লেখযোগ্য যে গৰ্ভৱতী মহিলা আৰু দুগ্ধপান কৰোৱা মাতৃসকলৰ স্বাস্থ্য আৰু পুষ্টিৰ প্ৰতি লক্ষ্য ৰাখি 2017 চনৰ 1 জানুৱাৰীত এই আঁচনিখন আৰম্ভ কৰা হৈছিল। আঁচনিখনৰ অধীনত মাতৃসকলক প্ৰথমটো সন্তান জন্মৰ সময়ত 5,000 টকাকৈ আৰু দ্বিতীয়বাৰ কন্যা সন্তান জন্ম হ'লে 6,000 টকাকৈ প্ৰদান কৰা হয়। ইয়াৰে 3,000 টকাৰ প্ৰথমটো কিস্তি গৰ্ভাৱস্থাৰ পঞ্জীয়নৰ সময়ত আৰু 2,000 টকাৰ দ্বিতীয়টো কিস্তি সন্তান জন্মৰ পাছত প্ৰদান কৰা হয়। মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে এই আঁচনিৰ অধীনত 4,50,00,000 হিতাধিকাৰীৰ নাম অন্তৰ্ভুক্ত কৰা হৈছে আৰু 19,000 কোটিৰো অধিক ধন মোকলাই দিয়া হৈছে। আঁচনিখনৰ জৰিয়তে গৰ্ভাৱস্থাৰ সময়ছোৱাত মাতৃসকলক পুষ্টিকৰ খাদ্য গ্ৰহণ, নিয়মীয়া স্বাস্থ্য পৰীক্ষাৰ বাবে বিত্তীয় সাহায্য প্ৰদান কৰা হয়। কেন্দ্ৰীয় চৰকাৰে 1 ফেব্ৰুৱাৰীৰ পৰা ধপাতজাতীয় সামগ্ৰীৰ ওপৰত অতিৰিক্ত আবকাৰী শুল্ক আৰু পাণ মছলাৰ ওপৰত নতুন উপকৰ আৰোপ কৰা সন্দৰ্ভত অধিসূচনা জাৰি কৰিছে। ধপাতজাতীয় সামগ্ৰী আৰু পাণ মছলাৰ ক্ষেত্ৰত আৰোপ কৰা এই নতুন শুল্ক সামগ্ৰী আৰু সেৱাকৰ GST হাৰত ওপৰঞ্চি হ'ব আৰু এই শুল্কই এনে সামগ্ৰীৰ ক্ষেত্ৰত আৰোপ কৰা বৰ্তমানৰ ক্ষতিপূৰণ উপকৰৰ ঠাই ল'ব। 1 ফেব্ৰুৱাৰীৰ পৰা পাণ মছলা, চিগাৰেট, ধপাত আৰু এনেধৰণৰ সামগ্ৰীৰ ক্ষেত্ৰত 40% আৰু বিড়িৰ ক্ষেত্ৰত 18% GST প্ৰযোজ্য হ'ব। ইয়াৰ উপৰি পাণ মছলাৰ ক্ষেত্ৰত স্বাস্থ্য আৰু উপকৰ বলবৎ হ'ব। ধপাত আৰু আনুষংগিক সামগ্ৰীৰ ক্ষেত্ৰত অতিৰিক্ত আবকাৰী শুল্ক প্ৰযোজ্য হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে ভাৰত পৃথিৱীৰ বিশ্বৰ তৃতীয় বৃহৎ অৰ্থনৈতিক দেশ হিচাপে পৰিগণিত হোৱাৰ দিশে অগ্ৰসৰ হৈছে বুলি মন্তব্য কৰে। অপাৰেচন সিন্ধুৰ সময়ছোৱাত DRDOৰ অস্ত্ৰ শস্ত্ৰ নিৰ্ণয়ৰ ভূমিকা গ্ৰহণ কৰাৰ লগতে ৰাষ্ট্ৰীয় স্বাৰ্থৰ প্ৰতি সংস্থাটোৰ দায়বদ্ধতাক চিহ্নিত কৰা বুলি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে মন্তব্য কৰে। প্ৰচাৰ ভাৰতীৰ মুখ্য কাৰ্যবাহী বিষয়া গৌৰৱ দ্বিবেদীয়ে আজি নতুন দিল্লীত আকাশবাণীৰ ভৱনত বন্দে মাতৰম ৰাষ্ট্ৰীয় গীতটিৰ দুটা সংস্কৰণ উন্মোচন কৰে। ভাৰতীয় ৰেলৰ নৱতম সংযোজন বন্দে ভাৰত শ্লিপাৰ ৰেল সেৱা অসমতো প্ৰৱৰ্তনৰ সিদ্ধান্ত লোৱা হৈছে আৰু গৰ্ভৱতী মহিলা আৰু দুগ্ধপান কৰা মাতৃসকলৰ বাবে চৰকাৰৰ অভিলাষী আঁচনিৰ প্ৰধানমন্ত্ৰী মাতৃবন্দনা যোজনাই আজি 9 বছৰ সম্পূৰ্ণ কৰিলে। আমাৰ এতিয়াৰ বাতৰি ইমানেই।